لإيلافِ قريش،
যেহেতু কুরাইশ সকল অভ্যস্ত,
إيلافِهِم رِحْلَةَ الشِّتَاءِ وَالصَّيْفِ،
সিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ।
فَلْيَعْبُدُوا رَبَّ هَذَا الْبَيْتِ،
এতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত।
الذي أطعمهم من جوع وآمنهم من خوف،
যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয় ভীতিৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে।